এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ 13খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোটগ্ৰহণ হ'বলগীয়া জিলাকেইখনলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল ৰাওনা হৈছে। নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে আজি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী কাম কাজ পৰ্যবেক্ষণ কৰি পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। নগাঁও, মৰিগাঁও আৰু দৰং জিলাকে ধৰি আন আন জিলাসমূহত কাইলৈ হ'বলগীয়া নিৰ্বাচনক লৈ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে 13খন জিলাত মুঠ 12,130টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। এই পৰ্যায়ত 91,31,127গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ত মুঠ 29,608গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত 495গৰাকী, আঞ্চলিক পঞ্চায়তত 2,388গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত 26,725গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে 1,289গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই অনুসৰি 23 মে'ত কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব আৰু 29 মে'ত অন্ত পৰিব। পৰিষদৰ তথ্য অনুসৰি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে 54,994গৰাকী শিক্ষাৰ্থীয়ে আবেদন কৰিছে আৰু ৰাজ্যৰ মুঠ 110টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰে পৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি সামৰণি পৰিব। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ হয়। কালিৰ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে বুলি মন্তব্য কৰে। কালিৰ অনুষ্ঠানত গ্ৰন্থমেলা মুকলি, অধ্যয়ন চক্ৰ, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপাত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ অংশ হিচাপে আজি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মৰাণ জনগোষ্ঠীৰ অন্যতম ঐতিহ্যমণ্ডিত ৰাতি বিহুৰ অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। অসম লোকসেৱা আয়োগৰ নিযুক্তি সম্পৰ্কীয় অনিয়মৰ গোচৰত অন্যতম অভিযুক্ত পশু চিকিৎসক ডঃ মৃগেন শইকীয়াৰ আজি হৃদৰোগত আক্ৰান্ত হৈ পাঞ্জাবাৰীৰ বতাহগুলিৰ নিজ বাসগৃহত মৃত্যু হয়। অসুস্থ হৈ পৰা ডঃ শইকীয়াক পৰিয়ালৰ লোকে তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ শইকীয়াই চাকৰি প্ৰাৰ্থী আৰু লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। নিযুক্তি সম্পৰ্কীয় অনিয়মৰ গোচৰত অভিযুক্ত ডাঃ শইকীয়াক 5 বছৰ ধৰি পলাতক হৈ থকাৰ পাছত আদালতত ৰাজসাক্ষী হৈ স্বীকাৰোক্তি দিয়ে যদিও আদালতে সেয়া নাকচ কৰে। ইয়াৰ ফলত তেওঁ কাৰাগাৰলৈ যাবলগীয়া হৈছিল। দেশৰ বিভিন্ন অংশত কাইলৈ হ'বলগীয়া মক ড্ৰিল অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা 9:15 ইংৰাজী ভাষাত এটা বিশেষ স্পটলাইট প্ৰচাৰ কৰিব। অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এই অনুশীলনৰ বিষয়ে বিশেষজ্ঞৰ মতামত প্ৰচাৰ কৰা হ'ব। এই বিশেষ স্পটলাইট অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ দুয়োটা শাখাতে প্ৰচাৰিত হ'ব। এই অনুষ্ঠান প্ৰচাৰৰ বাবে আজি নিশা 9:25 প্ৰচাৰ হ'বলগীয়া নিশাৰ আঞ্চলিক বাতৰি 9:30 প্ৰচাৰিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই স্পটলাইটৰ অসমীয়া ভাষান্তৰ কাইলৈ পুৱা 9:30 প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণেশ পেগুৱে আজি ধেমাজি জিলাৰ ক্ৰিকেট এছ'চিয়েচনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ধেমাজি খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন সভাত ডাঃ পেগুৱে দায়িত্বভাৰ গ্ৰহণ কৰি জিলাখনত ক্ৰিকেট খেলৰ আন্তঃগাঁথনি উন্নয়ন, খেলুৱৈক উপযুক্ত প্ৰশিক্ষণ তথা উৎকৰ্ষতা বৃদ্ধিৰ উদ্দেশ্যে জিলাখনত সঘনাই ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পোষকতা কৰে। তেওঁ ধেমাজি ক্ৰিকেট এছ'চিয়েচনৰ বিষয়ববীয়াসকলৰ লগতে উপস্থিত ৰাইজক জিলাখনত ক্ৰীড়াৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। বিশ্বনাথ জিলাৰ বিহালীৰ গাংমৌথান অঞ্চলৰ বাঁহবাৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত আজি পুৱাৰ ভাগত অহা ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। ধুমুহাৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ বাগৰি পৰাৰ ফলত একাধিক লোক আহত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন যুৱক আৰু এগৰাকী মহিলাক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।